এয়া আকাশবাণী গুৱাহাটী। পুৱা আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, খৰাংঘটিৰ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ৰাজ্য চৰকাৰৰ ক্ষতিপূৰণ প্ৰদানৰ সিদ্ধান্ত, ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে সুসংগঠিত পৰিকল্পনা গ্ৰহণ কৰিছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ, কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা এন ডি এফ বিৰ 22 জন প্ৰাক্তন সদস্যক জামিনত মুকলি, ৰাজ্যত জাপানীজ এনকেফেলাইটিছত এতিয়ালৈকে 30 জনৰ মৃত্যু, আৰু অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত ল'ৰাৰ 14 বছৰ অনুৰ্ধ শাখাত অসমৰ নিব্ৰাজ হুছেইনৰ একক আৰু ডাবলছৰ খিতাপ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া হলক বিতং বাতৰি। ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাজ্যিক দুৰ্যোগ বুলি বিবেচনা কৰি মন্ত্ৰীসভাই অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি অনুসৰি নিৰ্ধাৰিত জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণৰ সুবিধা প্ৰদানত অনুমোদন জনাইছে। খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাকেইখন হৈছে ডিব্ৰুগড়, তিনিচুকীয়া, বঙাইগাঁও, ধুবুৰী, বৰপেটা, বাক্সা আৰু চিৰাং। এই জিলাকেইখনত 40% কম বৰষুণ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
আজি কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিৱেশৰ বিষয়েও আলোচনা কৰোঁ আৰু আমাৰ ইণ্ডিয়ান মেটালজিকেল যিটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশ্যনৰ যিটো ডাটা, সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলাকেইখনত আমি খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব। আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে। এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিৱেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক ছিটুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম। আজি কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে।
অসম মন্ত্ৰীসভাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত 357 কোটি টকা ব্যয় সাপেক্ষে অধ্যাপকৰ আৱাসগৃহ আৰু ছাত্ৰাবাস নিৰ্মাণৰ প্ৰকল্পটো অনুমোদন জনায়। 85,509 বৰ্গ কিলোমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ অতিৰিক্ত সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বৈঠকত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্য চৰকাৰৰ 4,000তকৈও অধিক আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ভূমি আবণ্টনত অনুমোদন জনোৱা হয়। ইপিনে এটি কলি দুটিপাত আঁচনি ৰূপায়ণৰ বাবে 342 কোটি টকাৰ বিত্তীয় আবণ্টনতো মন্ত্ৰীসভাই অনুমোদন জনায়। এই আঁচনিৰ অধীনত যোগ্য বিবেচিত চাহ বাগিচাৰ প্ৰায় 7 লাখ শ্ৰমিক আৰু কৰ্মচাৰীক 5,000 টকাৰ একক কিস্তিত এই ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি কয় যে প্ৰথম অৱস্থাত ৰবীন্দ্ৰ ভৱনটো মেৰামতিৰ বাবে সিদ্ধান্ত লোৱা হৈছিল, কিন্তু ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সম্পূৰ্ণ ভৱনটোৱে নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। লোক নিৰ্মাণ বিভাগে ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই পৰিকল্পনা ৰূপায়ণৰ বাবে চৰকাৰ শেষ পৰ্যায়ত উপনীত হৈছে আৰু শীঘ্ৰেই এটা আটকধুনীয়া সাংস্কৃতিক ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কেইবা মহলীয়াকৈ নিৰ্মাণ কৰিবলগীয়া নতুন ৰবীন্দ্ৰ ভৱনৰ প্ৰথম 2টা মহলাত 2টাকৈ প্ৰেক্ষাগৃহ থাকিব বুলিও উল্লেখ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে 3 বছৰ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰাৰ দাবীত কালি সাংস্কৃতিক ঐক্যমঞ্চ অসমে প্ৰতিবাদ সাব্যস্ত কৰে। ঐক্যমঞ্চৰ নেতৃত্বত নাট্যশিল্পী, অভিনেতা, শিল্পী, কলাকুশলীসকলে গীতে মাতে প্ৰতিবাদ সাব্যস্ত কৰি 6 মাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিবলৈ চৰকাৰলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কেইবা দশকজুৰি ৰবীন্দ্ৰ ভৱনৰ মঞ্চখন শিল্প সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু বিকাশৰ ঐতিহ্যপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। এই মঞ্চতেই অসমৰ ভালেসংখ্যক আগশাৰীৰ শিল্পীৰ উত্তৰণ হৈছে। কালিৰ প্ৰতিবাদকাৰী শিল্পীৰ দলটোৱে বিলম্ব নকৰাকৈ আৰু কম ব্যয় সাপেক্ষে ভৱনটো 6 মাহৰ ভিতৰত মেৰামতি কৰিবলৈ আহ্বান জনায়। কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা এন ডি এফ বিৰ 22 জন প্ৰাক্তন সদস্যক কালি জামিনত মুকলি কৰি দিয়া হয়। মুকলি কৰি দিয়া সদস্যকেইজন ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত কৰি থকা বিভিন্ন গোচৰত জড়িত থকাৰ অভিযোগত 10 বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল। এই গোচৰসমূহ পাছত ৰাজ্য চৰকাৰক অৰ্পণ কৰা হয় আৰু জিলা আদালতে তেওঁলোকক জামিন প্ৰদান কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি ৰূপায়ণৰ দিশত এই সদস্যকেইজনক মুকলি কৰি দিয়া বিষয়টো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে NIA তদন্ত কৰা গোচৰত NDFBৰ 39গৰাকী প্ৰাক্তন সদস্য কাৰাগাৰত আছিল। ইয়াৰে কালি মুকলি হোৱা 22জনকে ধৰি বৰ্তমানলৈ মুঠ 35জন জামিনত মুকলি হৈছে। বাকী থকা 4জন সদস্যও শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে। ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপত এতিয়ালৈ 30জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে শিশু মহিলাসহ 21গৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে। ইয়াৰ মাজত দৰং আৰু বজালীৰ দুজনকৈ, শোণিতপুৰ, ওদালগুৰি, বঙাইগাঁও, বৰপেটা, ধুবুৰী আৰু নগাঁৱৰ এজনকৈ ৰোগী আছে। হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি 1 এপ্ৰিলৰ পৰা এতিয়ালৈ 70জন লোক হাস্পতালখনত ভৰ্তি হৈছে আৰু বৰ্তমানেও 29জন সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে। গোলাঘাট, ধেমাজি, শোণিতপুৰৰ উপৰি নলবাৰী, দৰং, কামৰূপ আদি জিলাতো গুৰুতৰ ৰূপ ধাৰণ কৰা এই ৰোগৰ আক্ৰান্তৰ সংখ্যা 250 অতিক্ৰম কৰিছে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ লগতে হোজাই জিলাতো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ৰেলৱে পৰিষদে ডিব্ৰু শদিয়া ৰেলপথৰ ডুমডুমা ৰেলৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেল প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য বাণিজ্যিক পৰিচালকলৈ প্ৰেৰণ কৰা এই পত্ৰখনত যাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আৰু টিকট কাউণ্টাৰ স্থাপন সন্দৰ্ভতো উত্তৰ বিচৰা হৈছে। ৰেলৱে পৰিষদৰ যান বাহন বাণিজ্যিক শাখাৰ যুটীয়া সঞ্চালক নিশিত লুকাষ্টিগাই উত্তৰ পূব সীমান্ত ৰেলৱেক অহা 21 জুলাইৰ ভিতৰত এই পত্ৰৰ বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰেল যোগাযোগ ব্যৱস্থাৰ গুণগত মান উন্নীত কৰাৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে যোৱা 1 জুলাইত ৰেলৱে পৰিষদলৈ এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছিল। ৰেল সেৱাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি সাংসদগৰাকীয়ে প্ৰেৰণ কৰা পত্ৰখনত 22টা পৰামৰ্শও আগবঢ়োৱা হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণী কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্ৰহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে।
শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে জনপ্ৰিয় লেখক আৰুণী কাশ্যপৰ সৈতে আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ বাৰ্তালাপ।
মই এনেকুৱা এখন উপন্যাস লিখোঁ যিটো মোৰ চকুৰে মই আমেৰিকাক দেখিছোঁ। আমেৰিকা অকল লেণ্ড অফ অপৰচুনিটিজ নহয়, ইয়াতে বৈষম্য আছে আৰু বিভিন্ন ধৰণৰ পপুলাৰ আপ্ৰাইজিং হৈছে তাৰ বিৰুদ্ধে। খুব ঘূণে খোৱা গণতন্ত্ৰ, আৰু সেই গণতন্ত্ৰ থিয় কৰাই ৰাখিবলৈ যে আমি প্ৰত্যেক দিনাখনে কষ্ট কৰা উচিত, সেই কথাষাৰ মই তাৰ মানুহবিলাকৰ লগত বন্ধুত্ব কৰিব মৰমে মৰমে মই বুজি উঠিছিলোঁ। এইখিনি কথা মই অসমীয়া উপন্যাসখনৰ জৰিয়তে মই ক'ব বিচাৰিছিলোঁ।
শুনিবলৈ নাপাহৰিব দৃষ্টিপাত শনিবাৰে নিশা 8:02।
ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কোৱিৰ অধ্যক্ষতাত কালি দুলিয়াজান সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত অসম মালাৰ অধীনত মৰাণ, টিংখং, নাহৰকটীয়া আৰু টেঙাখাটত পথ উন্নীতকৰণৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ আলোচনা কৰা হয়। অঞ্চলকেইটাত পথ উন্নীতকৰণৰ কাম কাজৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ বুজ লোৱাৰ লগতে আয়ুক্তগৰাকীয়ে দুলিয়াজান আৰু টিপলিঙত হৈ থকা অসম মালাৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। সভাখনত দুলিয়াজান সমজিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ উপৰি কেইবাটাও ৰাজচক্ৰৰ চক্ৰবিষয়া তথা লোক নিৰ্মাণ বিভাগৰ বিষয়বৰ্গ উপস্থিত থাকে। অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত আৰু অসম আৰ্চাৰী সন্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা তথা ডিব্ৰুগড় ক্ৰীড়া বিষয়ৰ কাৰ্যালয়ৰ সহযোগত উজনি অসমত প্ৰথমবাৰলৈ আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। মণিপুৰৰ প্ৰশিক্ষক সানাতম্বা সিঙে প্ৰশিক্ষণ দি থকা আৰু শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা এই শিবিৰ 30 জুলাইলৈ চলিব। কালি প্ৰশিক্ষণৰ অষ্টম দিনটোত প্ৰশিক্ষকগৰাকীয়ে প্ৰশিক্ষাৰ্থী তথা অভিভাৱকসকলৰ সৈতে এখন সৌহাৰ্দ্যপূৰ্ণ সভাত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ টিংখাং উন্নয়ন খণ্ডৰ 2 নম্বৰ ৰঙাবননি গাঁৱত ৰাষ্ট্ৰীয় ভোজ্য তেল তৈলখেজুৰ অভিযানৰ অধীনত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱাই উদ্বোধন কৰা এই কাৰ্যসূচীত প্ৰায় 2 বিঘা কৃষিভূমিত তৈলখেজুৰৰ পুলি ৰোপণ কৰা হয়। গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সচলত আয়োজিত এই প্ৰতিযোগিতাৰ ল'ৰাৰ 14 বছৰ অনুৰ্ধ শাখাত অসমৰ নিব্ৰাজ হুছেইনে একক আৰু ডাবলছ শাখাৰ খিতাপ দখল কৰে। নিব্ৰাজে একক শাখাৰ ফাইনেলত বিহাৰৰ অবিনাশ ৰয়ক 6-2, 6-2 ব্যৱধানত পৰাস্ত কৰাৰ উপৰি ডাবলছত অসমৰ চন্দ্ৰ মোহান্তিৰ সৈতে জুটি বান্ধি বিহাৰৰ ৰিক ৰাউট আৰু অবিনাশ ৰয়ক 6-3, 6-1 ছেটত পৰাস্ত কৰে। এপিনে অসমৰ কৃষ্টি হালৈয়ে ডাবলছৰ 12 বছৰ অনুৰ্ধ শাখাৰ ফাইনেলত কৰ্ণাটকৰ আনিশাৰ সৈতে জুটি বান্ধি অসমৰে ধ্যানিষ্কা মহন্ত আৰু বংগৰ ইভানাক 6-3, 6-3 ছেটত পৰাস্ত কৰে। অৱশ্যে খেলুৱৈগৰাকী 12 আৰু 14 বছৰ অনুৰ্ধ একক শাখাৰ দুয়োখন ফাইনেলতে পৰাস্ত হয়। প্ৰতিযোগিতাৰ 14 বছৰ অনুৰ্ধ ডাবল শাখাত অসমৰ ধ্যানামৰাং আৰু আনিয়া বিশ্বাসে অসমৰে সংস্কৃতি বৰা আৰু ওড়িশাৰ স্বৰ্ণচানা দাসক পৰাস্ত কৰে। ল'ৰাৰ 12 বছৰ অনুৰ্ধ একক শাখাত মহাৰাষ্ট্ৰৰ আহান আৰু ডাবলছত অথৰ্ব আৰু শ্লোক আনন্দ চেম্পিয়ন হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা মুখ্য বাতৰিসমূহত চকু ফুৰাওঁ প্ৰজন্মা চহৰীয়া সৈতে।
ৰাজ্যত খৰাঙৰ কবলত পৰা কৃষকক দুৰ্যোগ ব্যৱস্থাপনা নীতি অনুসৰি ক্ষতিপূৰণ দিবৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন দিয়াৰ বাতৰিটো অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, দৈনিক অসম, দ্য চেণ্টিনেল, আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ৰবীন্দ্ৰ ভৱন মুকলিৰ দাবীৰে প্ৰতিবাদ কৰাৰ বাতৰি, শিল্পীৰ আৱেগক লৈ খেলা নকৰিব শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ উচ্চ কাৰিকৰী শিক্ষা বিভাগৰ অধীনত 342 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। পেহেলগাম আক্ৰমণত জড়িত TRFক আমেৰিকাই বিশ্ব সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰাৰ বাতৰিক দ্য চেণ্টিনেল আৰু দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই এইবাৰ তাঁতশালত মুগা সূতাৰে হিন্দী আৰু ইংৰাজী ভাষাত নামঘোষা প্ৰস্তুত কৰাৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শেহতীয়া তথ্যমতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি কৰা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা 70-80% পৰ্যন্ত হ্ৰাস পাইছে। দৈনিক অগ্ৰদূত কাকতে এই বাতৰিক বিশেষ গুৰুত্ব দিছে। নামনিৰ পিছত এইবাৰ ৰাজ্য চৰকাৰে গোলাঘাটৰ উৰিয়ামঘাটত উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি দৈনিক জনমভূমি আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অবৈধ অনুপ্ৰৱেশকাৰী 12 গৰাকী বাংলাদেশী নাগৰিকক পুছবেক কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে বিহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 7,200 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া হওক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণ আৰু জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাল্যবিবাহ আৰু মাদক দ্ৰব্য সেৱনৰ বিষয়ত এটা সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। ভালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সজাগতা কাৰ্যসূচীত জিলা আইন প্ৰাধিকৰণৰ সচিব মেৰলিন হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলক বাল্যবিবাহ আৰু মাদক দ্ৰব্য সেৱনৰ অপকাৰিতাৰ বিষয়ে বক্তব্য আগবঢ়ায়। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰবাৰ। খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ৰাজ্য চৰকাৰৰ ক্ষতিপূৰণ প্ৰদানৰ সিদ্ধান্ত। ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে সুসংগঠিত পৰিকল্পনা গ্ৰহণ কৰিছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা NDFB-ৰ 22 জন প্ৰাক্তন সদস্যক জামিনত মুকলি। ৰাজ্যত জাপানীজ এনকেফেলাইটিছত এতিয়ালৈকে 30 জনৰ মৃত্যু। আৰু অইল লাইটাৰ ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত ল'ৰাৰ 14 বছৰ অনুৰ্ধ শাখাত অসমৰ নিৰ্ভৰাজ হুছেইনৰ একক আৰু ডাবলছৰ খিতাপ জয়। আমাৰ এতিয়াৰ বাতৰিটো মানেই। খন্তেক পাছতে জিলাৰ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।